এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডুমডুমাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদানৰ লগতে 183 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ডুমডুমাৰ ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আম্মসহায়ক গোটৰ 13,822 গৰাকী হিতাধিকাৰীৰ মাজত উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰা হ'ব। ডঃ শৰ্মাই 60 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ডুমডুমাৰ পুৰণি 80 ৰোডৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ডুমডুমা নগৰ আৰু কাষৰীয়া অঞ্চলত 2টাকৈ বান আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্প, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত 24টা বিদ্যালয় ভৱন নিৰ্মাণ, ডুমডুমা মহাবিদ্যালয়ৰ ষ্টেডিয়াম নিৰ্মাণ, কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই উপলক্ষে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। তেওঁ এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে 30খন আসনযুক্ত লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উত্তৰ লখিমপুৰৰ খেলমাটিত ডঃ ভূপেন হাজৰিকাৰ এটা 17 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে উত্তৰ লখিমপুৰ পৌৰসভাই 40 লাখ কোটি টকা ব্যয়েৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষটিত লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপতে এটা বিশাল প্ৰতিমূৰ্তি আমি উদ্বোধন কৰিলোঁ। মই লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু লখিমপুৰবাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো। সুন্দৰ প্ৰতিমূৰ্তি এটা হয়তো অসমতে বিৰল। ই সুধাকণ্ঠৰ প্ৰতি এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মই সকলোকে কৃতজ্ঞতা জনাইছো।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত উত্তৰ লখিমপুৰ নগৰত নতুনকৈ নিৰ্মাণ কৰা গৌৰৱ পথৰ উদ্বোধন কৰে। নগৰখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰি মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 2,87,00,000 টকাৰে শিৱ মন্দিৰৰ পৰা নৰ্থ লখিমপুৰ কলেজ চাৰিআলিলৈ এই পথছোৱা নিৰ্মাণ কৰা হৈছে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে কালি শদিয়া বিধানসভা সমষ্টিৰ 27,573 গৰাকী আম্মসহায়ক গোটৰ হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। তেওঁ লগতে শদিয়াৰ বৰপথাৰ গাঁৱত থকা সোণোৱাল কছাৰীসকলৰ পবিত্ৰ স্থান খ্ৰিং খ্ৰিং বাইথৌ মন্দিৰত পূজা অৰ্চনা কৰে। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ ছাদুল্লাৰ শেষকৃত্য আজি দুপৰীয়াৰ নামাজৰ পাছত নালিয়াপুল কবৰস্থানত সম্পন্ন কৰা হ'ব। শিল্পীগৰাকীৰ জানাজা ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। কালি নিশা শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ বাসগৃহলৈ নিয়া হয়। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা ছৈয়দ ছাদুল্লাক উন্নত চিকিৎসাৰ বাবে পৰহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত কালি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্ৰহণ কৰা ছৈয়দ ছাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰত পাৰদৰ্শী হৈ উঠে আৰু পৰৱৰ্তী কালত গীটাৰ বাদক হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰে। যোৱা শতিকাৰ 70ম দশকত ডিব্ৰুগড়ৰ কেইগৰাকীমান যুৱকে দ্য কুইভাৰ্ছ নামৰ উজনি অসমৰ প্ৰথমটো বেণ্ডৰ জন্ম দিয়ে। এই কুইভাৰ্ছৰ অন্যতম সদস্য আছিল ছৈয়দ ছাদুল্লা। 1971-75 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন ঘোষকৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ কেন্দ্ৰটোত ষ্টাফ আৰ্টিষ্টৰূপে যোগদান কৰে। কিছুকাল আকাশবাণী মুম্বাই কেন্দ্ৰটো সেৱা আগবঢ়োৱাৰ পাছত তেওঁ আকাশবাণী ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু 2008 চনত তেওঁ কেন্দ্ৰটোৰ পৰা অৱসৰ গ্ৰহণ কৰে। যোৱা শতিকাৰ 70ম আৰু 80ম দশকত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অতি জনপ্ৰিয় ভিন্নৰঙী অনুষ্ঠান বৰ্ণালীৰো প্ৰধান উপস্থাপক আছিল ছৈয়দ ছাদুল্লা। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত ৰচনা, সংগীত ৰচনা আৰু সুৰকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।